আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছোঁ বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন। অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
মন ভাই যিশুৰ বিনে মুক্তি নাই, প্ৰভু যিশু সত্যই আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছোঁ, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি কৰোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি বাৰু কেনে পাইছে, কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱাইছা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ জনাইছোঁ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আপোনাৰ নিশ্চয় এইটো মনত আছে যে আমি যোৱা অনুষ্ঠানত এই ৰোমিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ প্ৰথম 5টা পদ আলোচনা কৰিছিলোঁ, আৰু সেই পদকেইটা আলোচনা কৰোঁতে 4 নম্বৰ পদৰ পৰা আলোচনা কৰিছিলোঁ যিহুদী আৰু অনাযিহুদীসকলে একেলগে প্ৰভুৰ গৌৰৱ কৰিবলৈ একেটা জাকতেই সন্মিলিত হোৱাৰ কথা। সেই বিষয়টো 6 নম্বৰ পদলৈকে অব্যাহত আছে। 6 নম্বৰ পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। তাৰ নিমিত্তে ধৈৰ্য আৰু সান্তনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰৰ ভাৱ খ্ৰীষ্ট যীশুৰ দৰে একে হ'বলৈ দিয়ক। ইয়াৰ অৰ্থ হ'ল যে যিহুদী আৰু অনাযিহুদী সকলোৱে একেলগে সন্মিলিত সমাজ হিচাপে কৰা ঈশ্বৰ প্ৰশংসাটো মিল থাকিব লাগে, যাতে তাৰ দ্বাৰাই সন্মিলিত বিশ্বাসকাৰীসকলৰ সামাজিক আৰু আত্মিক একতা প্ৰকাশ পায়। এবাৰ হেনো নগৰ এখনত এনে হ'ল যে নগৰখনৰ একেখন ঠাইত 3টা কোণত 3টা খ্ৰীষ্টীয় সম্প্ৰদায়ৰ 3খন গীৰ্জাগৃহ আছিল, আৰু সেই গীৰ্জাঘৰকেইটাত একে সময়তে উপাসনাও আৰম্ভ হৈছিল। এটা সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ উপাসনাৰ সময়ত গাইছিল, জ্বলিবনে তৰা মোৰ মূৰত। তেতিয়া আন এটা সম্প্ৰদায়ৰ লোকে একে সময়তে গাইছিল, এটাও নাই, এটাও নাই, এটাও নাই। ঠিক তেনে সময়তে আনটো সম্প্ৰদায়ৰ লোকসকলে গাইছিল, সেয়া মোৰ বাবে কি গৌৰৱৰ কথা হ'ব। সেয়া বাৰু এটা কাহিনী মাথোন, গান গোৱাত তেনে ঘটনা নঘটিবও পাৰে, কিন্তু আত্মিক মিলৰ ক্ষেত্ৰত খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলৰ কিন্তু তেনেকুৱাই ঘটে। কিন্তু বিভিন্ন সম্প্ৰদায়ৰ লোকসকলো যদি প্ৰকৃত বিশ্বাসকাৰী, তেনেহ'লে সকলোৱে একেলগে গাব পাৰে এই বুলি, যি ঈশ্বৰৰ পৰা আশীৰ্বাদ আহে সেই ঈশ্বৰ ধন্য হওক। কাৰণ মনত ৰাখিব প্ৰিয় শ্ৰোতা, যি সম্প্ৰদায়ৰেই নহওক কিয়, কোনো এটাৰ কেৱল সভ্যসভ্য হ'ব পাৰিলেই আপুনি বিশ্বাসকাৰী হৈ যাব নোৱাৰে। জগতক আমি সেই সাক্ষ্যকেই দিব পাৰিব লাগে। 7 নম্বৰ পদ, এতেকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে যেনেকৈ খ্ৰীষ্টে তোমালোকক গ্ৰহণ কৰিলে, তেনেকৈ তোমালোকেও ইজনে সিজনক গ্ৰহণ কৰা। বলৱন্ত আৰু দুৰ্বল, উচ্চ আৰু নিচ, যিহুদী আৰু অনাজিহুদী সকলো লোককেই ঈশ্বৰে খ্ৰীষ্টত গ্ৰহণ কৰে। সেইদৰেই বলৱান আৰু দুৰ্বল দুয়োকে বিশ্বাসকাৰীসকলৰ সহভাগিতাত গ্ৰহণ কৰিব লাগে, কাৰণ খ্ৰীষ্টীয় সহভাগিতাত বলৱন্ত আৰু দুৰ্বল, উচ্চ আৰু নিচ আৰু যিহুদী আৰু অনাজিহুদীৰ কথাটো ঘাই কথা নহয়, কিন্তু এই সকলোৱেই একেলগে ঈশ্বৰৰ গৌৰৱ কৰিব পৰাটোহে প্ৰধান লক্ষ্য। প্ৰিয় শ্ৰোতা, আমি যদি আটাইয়েই ঈশ্বৰৰ অনুগ্ৰহত উপচি পৰিব পাৰোঁ, তেন্তে আমাৰ খ্ৰীষ্টীয় সাম্প্ৰদায়িকতাই নাইবা আমাৰ বিশ্বাসৰ মূল মতবিলাকত নহয় বৰং সামান্য বিষয়বোৰত থকা আমাৰ মতভিন্নতাই বা পাৰ্থক্যই আমাক ভাগ ভাগ কৰিব নালাগে, কেতিয়াও নালাগে। মই কোনো এটা খ্ৰীষ্টীয় সম্প্ৰদায়ৰ লোক হিচাপে যেতিয়া মোৰ অতিকৈ চেনেহৰ আন এজন খ্ৰীষ্টীয় সম্প্ৰদায়ৰ লোক লগ পাওঁ আৰু একেলগে সহভাগিতাত ভাগ লওঁ, তেতিয়া মই তেওঁলোকক ঈশ্বৰৰ অনুগ্ৰহত আন সম্প্ৰদায়ৰ ৰূপত দেখা নাপাওঁ, দেখা পাওঁ একো একোগৰাকী খ্ৰীষ্টীয় বিশ্বাসকাৰী ৰূপত। বহু ঠাইত ধৰিব নোৱাৰি আপোনালোকৰ এই তাৎপৰ্যহীন দাসক কোনো কোনোৱে সোধে, আপুনি প্ৰকৃততে কি, কোন খ্ৰীষ্টীয় সম্প্ৰদায়ৰ? উত্তৰত মই কওঁ, মই যদিও এটা খ্ৰীষ্টীয় সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত, কিন্তু আচলতে মোৰ প্ৰথম চিনাকি হৈছে মই খ্ৰীষ্টীয় বিশ্বাসকাৰী লোক। আমি সকলোৱেই খ্ৰীষ্টত বিশ্বাস কৰি খ্ৰীষ্টীয় বিশ্বাসকাৰী, আমি আটাইয়েই তেওঁৰ সন্তান। চাওকচোন প্ৰিয় শ্ৰোতা, আমাৰ মাজত জলদীক্ষা বা বেপ্তিষ্মত বিশ্বাস নকৰা খ্ৰীষ্টীয় সম্প্ৰদায় জানো আছে, আমি আটাইয়েই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি সমাজৰ আগত চিনাকি দিয়াৰ চিনস্বৰূপে তেনেকুৱা দীক্ষা গ্ৰহণ নকৰোঁনে? সেইটোহে আচল কথা। কিন্তু কি আচৰিত কথা যে এই দীক্ষা লোৱাৰ বিষয়টো লৈয়েই আমি সাম্প্ৰদায়িক চুলীয়া চুলিটো জড়িত হওঁ। বৰ পৰিতাপৰ কথা নহয়নে বাৰু? এবাৰ এগৰাকী বেলেগ এটা খ্ৰীষ্টীয় সম্প্ৰদায়ৰ সদাশয় লোকে আন বেলেগ এটা সম্প্ৰদায়ৰ আন এগৰাকী সদাশয় লোকলৈ লিখিছিল এইদৰে, আমি যেতিয়া আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ অধিক ভাগ প্ৰধান প্ৰধান শাস্ত্ৰীয় শিক্ষাবিলাকত এক হ'ব পাৰোঁ, কেৱল কেইটামান সামান্য বিষয়ত একমত হ'ব নোৱাৰোঁ বা নহ'ব পাৰোঁ, তথাপি আমি ঈশ্বৰৰ গৌৰৱ কৰিবলৈ খ্ৰীষ্টত প্ৰত্যেক বিশ্বাসকাৰীয়ে প্ৰত্যেক বিশ্বাসকাৰীক গ্ৰহণ কৰিব পাৰোঁ। এয়া কিমান সঁচা কথা নহয়নে বাৰু প্ৰিয় শ্ৰোতা? ধৰি লওক আমি আমাৰ সাম্প্ৰদায়িক মতক লৈ এখন ৰণ আৰম্ভ কৰি দিলোঁ, য'ত দুগৰাকীমান এটা সম্প্ৰদায়ৰ আৰু দুগৰাকীমান আন সম্প্ৰদায়ৰ লোকৰ প্ৰাণহানি হ'ল। সেয়া কেনেকুৱা ধৰণৰ ঘটনা হ'ব বাৰু? মণ্ডলীৰ ইতিহাসে সেই ঘটনাটোক কেনেধৰণে গ্ৰহণ কৰিব বাৰু? আমাৰ দেশৰ এটা মতবাদ আছে, বিভিন্নতাৰ মাজতো একতা। সময়ে সময়ে ঠায়ে ঠায়ে বিভিন্নতাৰ ভূমিকম্পৰ জোকাৰণি আমাৰ এই দেশৰ মানুহে গম পালেও, কিন্তু বিভিন্নতাৰ মাজতো একতা বজাই ৰখা হৈছে। লৌকিক, সামাজিক বা ৰাজনৈতিকভাৱে যে আমাৰ এই দেশৰ লোকে একতা বা মিল বজাই ৰাখিব পাৰে, তেনেহ'লে খ্ৰীষ্টীয় মণ্ডলীয়ে খ্ৰীষ্টীয় মিল আধ্যাত্মিকভাৱে অটুট ৰাখিব নোৱাৰে কিয়? আচলতে ইয়াত আধ্যাত্মিক বিদেশী শক্তিৰ হাত আছে, আৰু সেই আধ্যাত্মিক বিদেশী শক্তি হৈছে ঈশ্বৰ আৰু ঈশ্বৰৰ মণ্ডলীৰ কাল শত্ৰু ছয়তান। ঈশ্বৰৰ মণ্ডলীত ছয়তান বিদেশী, মণ্ডলীৰ বিৰোধিতা আৰু অনিষ্ট সাধন কৰাৰ বাহিৰে আন কোনো ভাল কাম ছয়তানে কৰিব নোৱাৰে, সি আন একো ভাল কাম কৰিব নাজানে। সেয়েহে প্ৰিয় খ্ৰীষ্টীয় বিশ্বাসকাৰীসকল, সাম্প্ৰদায়িক ভিন্নতাক লৈ খ্ৰীষ্টীয় সহভাগিতাত অনৈক্য অনাত ছয়তানক আমি লাই দিয়া উচিত নহয়। মনত ৰখা উচিত যে মূৰত দুডাল শিং থকা, ৰঙা চকু আৰু দীঘল দীঘল নখ থকা ক'লা ছয়তানটো আমাৰ মাজলৈ নাহিব পাৰে, কিন্তু আমি তাক লাই দিলে আমাকেই সি তাৰ প্ৰতিনিধিস্বৰূপে খ্ৰীষ্টীয় মণ্ডলীত অশান্তিৰ সৃষ্টি কৰিবলৈ পঠিয়াব পাৰে, সেয়েহে ছয়তানক লাই নিদিব। 8-9 পদ পাঠ কৰি দিছোঁ, কিয়নো মই কওঁ, ওপৰ পুৰুষসকলক দিয়া প্ৰতিজ্ঞাবোৰ থিৰ কৰিবলৈ আৰু পৰজাতিলোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্ট চুন্নত হোৱাবিলাকৰ পৰিচাৰক হ'ল। এই বিষয়ে লিখাও আছে, এতেকে মই পৰজাতিবিলাকৰ মাজত তোমাৰ স্তুতি কৰিম। আৰু তোমাৰ নামেৰে গীতো গাম। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া এই জগতলৈ আহিছিল তেতিয়া তেওঁ চুন্নত হোৱাবিলাকৰ পৰিচাৰকৰূপে আহিছিল। এই বিষয়টো বাইবেলত এই এবাৰেই উল্লেখ কৰা হৈছে। ইছৰাইল জাতিটোৰ বাবেই তেওঁৰ পৰিচৰ্যা আবদ্ধ আছিল। তেওঁ নিজেই খোলাখুলিকৈ সেই বিষয়ে কৈছে এই বুলি কৈ, ইজৰাইল বংশৰ হেৰুৱা মেৰৰ বাহিৰে মোক আন কালৈকো পঠোৱা নাই। মুঠি 15:24। তাৰোপৰি তেওঁৰ শিষ্যসকলকো এই আদেশ দিছিল, পৰজাতিৰ কোনো বাটেদি নাযাবা, চমৰিয়াৰ কোনো নগৰত নুসুমাবা, কিন্তু তাতকৈ ইছৰাইলৰ বংশৰ হেৰুৱা মেৰৰ ওচৰলৈ যোৱা। মুঠি 10:6। প্ৰভু যীশুখ্ৰীষ্ট প্ৰায় 2000 বছৰ পূৰ্বেই এই জগতলৈ আহিছিল। তেওঁ এই দায়িত্ব বহন কৰি জগতলৈ আহিছিল। ঈশ্বৰে আব্ৰাহাম, ইছহাক আৰু জাকুবৰ আগত কৰা অংগীকাৰ সিদ্ধ কৰিবলৈ তেওঁ আহিছিল। ঈশ্বৰে বহু বছৰ পূৰ্বেই কৈছিল যে আব্ৰাহামৰ বংশৰ পৰা এনে এজন আহিব যিজন গোটেই জগতৰ বাবেই এক আশীৰ্বাদস্বৰূপ হ'ব। যিহুদী আৰু আটাই অনা যিহুদী জাতিৰেই আশীৰ্বাদ হ'বলৈ তেওঁ জগতলৈ আহিছিল। এই ক্ষেত্ৰত বাইবেলে কৈছে, আৰু 8 দিনৰ মূৰত যেতিয়া তেওঁৰ চুন্নত কৰিবৰ সময় পূৰ হ'ল তেতিয়া তেওঁৰ নাম যীশু বুলি থোৱা হ'ল। এই নাম তেওঁ গৰ্ভত স্থিতি লোৱাৰ আগেয়ে দূতৰ দ্বাৰাই থোৱা হৈছিল। লোক 2:21। আব্ৰাহাম আৰু দাউদৰ বংশৰ মাজেৰেই যদি নাহিলেহেঁতেন আৰু যদি তেওঁ বিধান অনুসৰণ নকৰিলেহেঁতেন তেওঁ কোনোমতেই যীশু নামটো পাব নোৱাৰিলেহেঁতেন। তেওঁক চুন্নত কৰাৰ পাছত তেওঁক যীশু নামেৰে সম্বোধন কৰিলে মুচিৰ গোটেই বিধানকে সিদ্ধ কৰিবলৈ তেওঁ জগতলৈ আহিলে। এই ক্ষেত্ৰত বাইবেলে কৈছে, কাল সম্পূৰ্ণ হলত বিধানৰ অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ আৰু আমি তুলনীয়া পুত্ৰৰ বাপ পাবলৈ তিৰোতাত জন্ম পোৱা আৰু বিধানৰ অধীনে জন্ম পোৱা নিজ পুত্ৰক ঈশ্বৰে পঠাই দিলে। গালাতিয়া 4:4-5। পুৰাতন বিধানৰ যুগত ঈশ্বৰে যি যি অংগীকাৰ দিছিল সেইবিলাক নিশ্চিত আৰু সিদ্ধ কৰিবলৈ অহা প্ৰভু যীশুখ্ৰীষ্টৰ জৰিয়তে ইছৰাইল জাতিলৈ পৰিত্ৰাণ আহিল। আৰু এই ব্যৱস্থাৰে আন সকলো অনা যিহুদী বা অ ইছৰাইলীয়া বা পৰজাতিবিলাকলৈকো এই পৰিত্ৰাণ আহিল। পৰজাতি বা অ ইছৰাইলীয়া লোকসকলে পৰিত্ৰাণ ঈশ্বৰৰ কৃপাৰ গুণে কেৱল পাব পাৰে। তেওঁলোকৰ কোনো পূৰ্বপুৰুষৰ আগত কোনো ধৰণৰ অংগীকাৰ ঈশ্বৰে কাহানিও দিয়া নাছিল। আমি আটাইয়েই আচলতে অ ইছৰাইলীয়া লোক। আমাৰ কোনো পূৰ্বপুৰুষসকলৰ আগত ঈশ্বৰে কেতিয়াও কোনো ধৰণৰ প্ৰতিজ্ঞা কৰা নাছিল। কিন্তু আমি আটাইয়েই জানো যে ঈশ্বৰে আব্ৰাহামৰ আগত প্ৰতিজ্ঞা কৰিছিল আৰু প্ৰতিজ্ঞা কৰিছিল ইছহাক আৰু জাকুবৰ আগত। ইছৰাইলৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞাসমূহ নিশ্চিত কৰিবলৈ আৰু লগতে পৰজাতিসকলেও যেন ঈশ্বৰৰ দয়া লাভ কৰিব পাৰে তাৰ কাৰণেই প্ৰভু যীশুখ্ৰীষ্ট এই জগতলৈ আহিছিল। ইয়াতেই পৰজাতিসকলে ঈশ্বৰৰ গৌৰৱ কৰিব পাৰে। পৰজাতি যে আমি, আমাৰ বাবেও যে তেওঁ শুভবাৰ্তা আনিলে তাৰ বাবে মই ঈশ্বৰক ধন্যবাদ জনাওঁ। আমি অসভ্য বৰ্বৰ আছিলোঁ। আমি ঈশ্বৰৰ মনোনীত জাতি নাছিলোঁ। ঈশ্বৰৰ অনুগ্ৰহৰ অংশীদাৰ হ'বলৈ আমাৰ বিন্দুটোৰ মানো যোগ্যতা নাছিল। ইয়াত এই বিষয়ে লিখাও আছে বুলি পুৰাতন বিধানৰ পৰা 4টা উদ্ধৃতি দিয়া হৈছে আৰু এইবোৰ উদ্ধৃতিৰে দেখুওৱা হৈছে যে খ্ৰীষ্টক গ্ৰহণ কৰা সকলো পৰজাতিয়ে ঈশ্বৰৰ গৌৰৱ কৰিব লাগে। ইয়াতেকে মই পৰজাতিবিলাকৰ মাজত তোমাৰ স্তুতি কৰিম আৰু তোমাৰ নামেৰে গীতো গাম বোলা উদ্ধৃতিটি গীতমালাৰ 18 গীতৰ 49 পদৰ পৰা তুলি দিয়া হৈছে। পৰজাতিৰ লোকৰ মাজত খ্ৰীষ্টে ঈশ্বৰৰ প্ৰশংসা কৰিছে কাৰণ পৰজাতি লোকেও তেওঁৰ জৰিয়তে ঈশ্বৰৰ পৰিত্ৰাণ গ্ৰহণ কৰিব পাৰিছে। 10 পদটো পঢ়িছোঁ, আকৌ কৈছে, হে পৰজাতিবিলাক, তেওঁৰ লোকবিলাকে সৈতে আনন্দ কৰা। এই উদ্ধৃতিটি দ্বিতীয় বিৱৰণ 32:43 পদৰ পৰা তুলি দিয়া হৈছে। এইটি গীতে মুচিৰ গীতৰ সামৰণি মাৰিছে। হাজাৰ বছৰ কাল ৰাজত্ব কৰাৰ দিনলৈকে ইছৰাইলৰ জাতিৰ এটা ভৱিষ্যৎবাণীমূলক গীত হৈছে এইটো। ইছৰাইলসকলৰ সহিত লগ লাগি ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ এই গীতত পৰজাতিসকলক আহ্বান জনোৱা হৈছে। 11 পদ, আকৌ সেই সকলো প্ৰজাতিবিলাক প্ৰভুৰ প্ৰশংসা কৰা আৰু সকলো মানুহবিলাকে তেওঁৰ প্ৰশংসা কৰক। এয়া হৈছে গীতমালা পুস্তকৰ আটাইতকৈ চুটি গীত 117 নম্বৰ গীতৰ 1 নম্বৰ পদৰ পৰা তুলি দিয়া উদ্ধৃতি। এয়াও এনে এটা গীত যি গীতৰ মাজেৰে ইছৰাইলীয় লোকসকলৰ সহিত লগ লাগি একেলগে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ সকলো প্ৰজাতিক আহ্বান কৰা হৈছে। এয়া বাস্তৱিকতেই সুন্দৰ কথা যে অতি চুটি এই গীতটোত দুবাৰ সকলো বোলা শব্দটো ব্যৱহাৰ কৰা হৈছে। হয়, সকলোৱেই অৰ্থাৎ যিহুদী আৰু অনাযিহুদী সকলোৱেই একেলগে ঈশ্বৰৰ গৌৰৱ কৰোঁ হওক। 12 নম্বৰ পদ, আকৌ যীশুৱেও কৈছে, যিজনাই পৰজাতি লোকৰ ওপৰত শাসন কৰিবলৈ উঠিব যীশুৱৰ পৰা এটি গজালি ওলাব, তেওঁত পৰজাতিবিলাকে ভৰসা কৰিব। এই উদ্ধৃতিটো যীশুৱে 11 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা তুলি দিয়া হৈছে। আহিবলগীয়া মচীহজন যদিও দাউদৰ ধাৰাৰ, তথাপি তেওঁ সকলো পৰজাতিৰ ওপৰতে ৰাজত্ব কৰিব। ঈশ্বৰৰ স্পষ্ট উদ্দেশ্য আছিল যেন পৰজাতিৰ মাজৰ সকলো জাতি আৰু উপজাতিয়েই প্ৰভুৰ কাষ চাপে। কিছুমান পৰজাতি খ্ৰীষ্টলৈ আহিল পৌলৰ সময়তেই আৰু তেওঁৰ যোগেদিয়েই, আৰু তেওঁলোকেই আছিল পৰজাতি লোকৰ মাজৰ পৰা প্ৰথম ফল। নাপাহৰিব যে এই চিঠিখন পাচনি পৌলে ৰোমিয়াসকললৈ লিখিছিল আৰু ৰোমৰ গীৰ্জাৰ অধিকভাগ সভ্যসভ্যাই আছিল ৰোমিয়া অৰ্থাৎ অ ইছৰাইলীয়া বা পৰজাতিৰ লোক। 13 নম্বৰ পদ, এতেকে তোমালোকে পবিত্ৰ আত্মাৰ মহিমাৰে যেন আশাত উপচি পৰা, এইকাৰণে আশাৰ আকৰ ঈশ্বৰে তোমালোকক বিশ্বাস কৰাৰ সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক। আশাৰ আকৰ ঈশ্বৰ, এয়া ঈশ্বৰৰ আন এটা নাম। কি আশা আৰু সান্তনাৰ নাম! এয়া কেৱল আমাৰ সত্য আৰু সৃষ্টিকৰ্তা ঈশ্বৰৰহে নাম। এইজনা কেৱল সেইজনা সত্য ঈশ্বৰৰ নাম যিজনা আব্ৰাহাম, ইছহাক আৰু জাকুবৰ ঈশ্বৰ। এইজনা কেৱল সেইজনা ঈশ্বৰৰ নাম যিজনাই নিজকে আমাৰ পবিত্ৰতা প্ৰভু যীশুত প্ৰকাশ কৰি তেওঁৰ মহৎ প্ৰেম আৰু সেই প্ৰেমৰ গুণে তেওঁৰ মহৎ অনুগ্ৰহেৰে মানুহ জাতিক পাপৰ শাস্তিৰ শক্তি, এনেকি পাপৰ উপস্থিতিৰ পৰাও পৰিত্ৰাণ কৰিবলৈ যি সীমাহীন মূল্যৰ প্ৰয়োজন, সেই মূল্য কালবাৰীৰ নিষ্ঠুৰ ক্ৰুচত নিজৰ প্ৰাণদানেৰে বহন কৰিলে। সেই বাইবেলে কৈছে, কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনো তেওঁত বিশ্বাস কৰিলে তেওঁলোক নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। আকৌ কৈছে, কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বেই যেতিয়া আমি পাপী আছিলোঁ তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। ৰোমিয়া 5:8 পদ। এতিয়া যিসকলে প্ৰকাশিত সত্য ঈশ্বৰ সেই পৰিত্ৰাতা যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰিব, তেওঁলোক বাস্তৱিকতেই পবিত্ৰ আত্মাৰ মহিমাৰে আশাত উপচি পৰিব। কেৱল সেয়াই নহয়, কিন্তু সেইজনা ঈশ্বৰত বিশ্বাস কৰাৰ কাৰণে সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ হ'ব। হয়, জীৱনত নিৰানন্দৰ বহু পৰিস্থিতিৰ সন্মুখীন হৈও অন্তৰৰ গভীৰ প্ৰদেশত আনন্দৰ উপলব্ধি গম পাব, আৰু এই পাপেৰে ভৰা মন্দ জগতৰ সীমাহীন অশান্তিৰ অন্তৰত শান্তি ৰাখিব পাৰিব। প্ৰিয় শ্ৰোতা, ৰোমিয়া পুস্তকখনৰ অধ্যয়নে আমাক ইয়াকেই দিব লাগে। আমি বিশ্বাস কৰোঁ যে যিসকল আমাৰ আগ্ৰহী, আমাৰ মৰমৰ শ্ৰোতাই এই পুস্তকৰ আৰম্ভণিৰে পৰাই এই পুস্তকৰ আলোচনা শুনি আহিছে, সেইসকল শ্ৰোতাই নিশ্চয় অন্তৰত আনন্দ আৰু শান্তি লাভ কৰি আহিছে, আৰু এতিয়াৰে পৰা অনন্তকাললৈকে চিৰশান্তি, চিৰসুখ, আনন্দ আৰু চিৰজীৱনৰ যি আশা সেইজনা ঈশ্বৰত আছে, সেই আশা আপুনি আপোনাৰ নিজৰ কৰি ল'ব পাৰিছে। নহ'লে প্ৰিয় শ্ৰোতা, ক'তো আশা নাই। আশা ক'তো নাই? নাই, ক'তো আশা নাই। আনকি খ্ৰীষ্টীয় দেশ, খ্ৰীষ্টীয় ধৰ্ম আৰু খ্ৰীষ্টীয় নীতি নিয়মতো সেই পৰম আশা নাই। একমাত্ৰ খ্ৰীষ্ট বোলা ব্যক্তিজনতহে সেই আশা আছে। আপুনি বাৰু সেইজনা ঈশ্বৰ যীশুখ্ৰীষ্টত বিশ্বাস কৰি তেওঁক আপোনাৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিলেনে? যদি কৰা নাই, কৰিবনে? আপোনাৰ সিদ্ধান্তৰ কথা জৰুৰ আমালৈ লিখি জনাব। ঈশ্বৰে আপোনাৰ মংগল কৰক। আজিলৈ ইমানতেই সামৰিছোঁ। নমস্কাৰ।
চৰণে নভজিলো শৰণ, মই মহাপাপীহে। তোমাৰ চৰণে নভজিলো শৰণ, মই মহাপাপীহে।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছোঁ, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ,
99540046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমাৰ মহিমায় পাৰ, তোমাৰ চৰণে নভজিলো শৰণ, মই মহাপাপীহে। তোমাৰ চৰণে নভজিলো শৰণ, চৰণে নভজিলো।